আকাশবাণী গুৱাহাটী বিয়লিৰ আঁচনি বাতৰি পঢ়িছো অনুভৱ লোকমুদ্ৰাই। ভাৰত আৰু মালয়েছিয়াই শ্ৰম আৰু নিয়োগ, আয়ুৰ্বেদ আৰু পাৰস্পৰিক ঔষধ, ডিজিটেল প্ৰযুক্তি, সংস্কৃতি, পৰ্যটন তথা যুৱ আৰু ক্ৰীড়াৰ দিশত সহযোগিতাৰ ক্ষেত্ৰত কেইবাখনো চুক্তি স্বাক্ষৰ কৰিছে। দুয়োখন দেশৰ লগতে ৰাজহুৱা প্ৰশাসন, শাসন ব্যৱস্থাৰ সংস্কাৰ আৰু পাৰস্পৰিক সহযোগিতাৰ ক্ষেত্ৰতো চুক্তি স্বাক্ষৰ কৰে। নতুন দিল্লীত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ বিন ইব্ৰাহিমৰ মাজত প্ৰতিনিধি পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হোৱাৰ পাছতে এই চুক্তিসমূহ স্বাক্ষৰিত হয়। অনুষ্ঠানৰ পাছত আয়োজিত যুটীয়া সংবাদমেলত শ্ৰীমোদীয়ে কয় যে ভাৰত আৰু মালয়েছিয়াই দুয়োখন দেশৰ মাজত থকা সৰ্বাত্মক কৌশলগত সহযোগিতাক বৰ্ধিত কৌশলগত সহযোগিতালৈ উত্তৰণ ঘটোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ লগতে কয় যে প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত দুয়োখন দেশে পাৰস্পৰিক সহযোগিতাৰ সকলোবোৰ ক্ষেত্ৰক সামৰি আলোচনা কৰিছে আৰু দুয়ো দেশৰ মাজত অৰ্থনৈতিক সহযোগিতাৰ দিশত প্ৰচুৰ সম্ভাৱনা আছে। নতুন দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। অসমৰ ৰাজ্যসভাৰ দুখন আসনক প্ৰাৰ্থিত্ব কৰি এই বৈঠক অনুষ্ঠিত হৈছিল। বৈঠকৰ পাছত ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে আজি ৰাজ্যসভাৰ দুয়োখন আসনৰ বাবে প্ৰাৰ্থী দুগৰাকীৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব বুলি প্ৰকাশ কৰে। অধিক ৰাজ্যৰ কোনো প্ৰাৰ্থীৰ নাম আসন দুখনৰ বাবে চৰ্চালৈ অহা নাই বুলিও তেওঁ জানিবলৈ দিয়ে। উল্লেখযোগ্য যে অসম ৰাজ্যিক বিজেপিয়ে এই আসন দুখনৰ বাবে প্ৰেৰণ কৰা দলজনৰ তালিকা সন্দৰ্ভত আজি বিতংভাৱে আলোচনা অনুষ্ঠিত হয়। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে চিকিৎসালয়ত সুৰক্ষা বৃদ্ধি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ সকলো চিকিৎসালয় আৰু চিকিৎসা প্ৰতিষ্ঠানৰ মুৰববীসকললৈ পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰত মন্ত্ৰালয়ে চিকিৎসালয়সমূহৰ আগমন, প্ৰস্থান, কৰিডৰ আৰু স্পৰ্শকাতৰ এলেকাসহ গুৰুত্বপূৰ্ণ স্থানসমূহত পৰ্যাপ্ত সংখ্যক উচ্চৰ ৰেজলিউশ্যনৰ চিচিটিভি কেমেৰা সংস্থাপন কৰিবলৈ নিৰ্দেশ দিছে। জৰুৰীকালীন অৱস্থাত তাৎক্ষণিক সঁহাৰিৰ বাবে এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিবলৈও পত্ৰখনত কোৱা হৈছে। তদুপৰি পত্ৰখনত চিকিৎসালয়ৰ চৌহদসমূহত নিৰীক্ষণ, টহল আৰু পৰ্যবেক্ষণৰ বাবে পৰ্যাপ্ত প্ৰশিক্ষণপ্ৰাপ্ত সুৰক্ষাকৰ্মী নিয়োগ কৰা উচিত বুলি উল্লেখ কৰা হৈছে। মন্ত্ৰালয়ে লগতে পৰিচয় পত্ৰ দেখুওৱাৰ পাছতহে কৰ্তৃত্বশীল কৰ্মচাৰীসকলক প্ৰৱেশ আৰু প্ৰস্থানৰ অনুমতি দিবলৈ পৰামৰ্শ দিছে। আনহাতে চিকিৎসালয়লৈ অহা সকলো লোকৰ নিৰীক্ষণৰ বাবে পৰ্যাপ্ত ব্যৱস্থা কৰা উচিত বুলি প্ৰকাশ কৰিছে। ইয়াৰ উপৰি চিকিৎসক, নাৰ্ছ আৰু প্ৰশাসনিক কৰ্মচাৰীসকলো সকলোকে সুৰক্ষাৰ ভাবুকি চিনাক্ত কৰা আৰু সেই অনুসৰি সঁহাৰি জনোৱাৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰিবলৈ কোৱা হৈছে। তেওঁলোকক জৰুৰীকালীন পৰিস্থিতিৰ সন্মুখীন হ'ব পৰাকৈ লক্ষ্য কৰি তুলিবলৈ কোৱা হৈছে। চিকিৎসা প্ৰতিষ্ঠানৰ চৌহদৰ অন্ধকাৰ হৈ থকা ঠাইসমূহ নিৰীক্ষণ কৰাৰ উপৰি মহিলা স্বাস্থ্যকৰ্মীয়ে কাম কৰা ঠাই, যানবাহন ৰখোৱা ঠাই আৰু প্ৰৱেশ দ্বাৰত পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা কৰিবলৈও পৰামৰ্শ দিয়া হৈছে। কোনো অনাকাংক্ষিত ঘটনা সংঘটিত হলে স্থানীয় আৰক্ষী আৰু জৰুৰীকালীন সেৱাৰ সৈতে সমন্বয় সুনিশ্চিত কৰি মহিলা স্বাস্থ্যকৰ্মীসকলক সকলো ধৰণৰ বুনিয়াদী সা সুবিধা থকা নিৰাপদ কৰ্মৰ সম্পাদন কক্ষ প্ৰদান কৰিবলৈ মন্ত্ৰালয়ে পত্ৰখনত উল্লেখ কৰিছে। স্বাস্থ্য মন্ত্ৰালয়ে লগতে বিভিন্ন ধৰণৰ জৰুৰী অৱস্থাৰ জোৰা মৰাৰ বাবে সৰ্বাত্মক পৰিকল্পনা যুগুতাই উলিওৱাৰ পৰামৰ্শ আগবঢ়াইছে। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে গুৱাহাটী আৰু লখিমপুৰত বোমা উদ্ধাৰৰ ঘটনাৰ তদন্ত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা NIAলৈ হস্তান্তৰ কৰাৰ কথা ঘোষণা কৰিছে। আজি কালিৰ দিনত আৰক্ষীৰ প্ৰশিক্ষণ সমাপ্তিৰ কুচকাৱাজত অংশ লোৱাৰ পাছত সংবাদ মাধ্যমৰ আগত শ্ৰীসিঙে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বোমা উদ্ধাৰৰ ঘটনা সন্দৰ্ভত মুঠ 10টা গোচৰ ৰুজু কৰা হৈছে। ইয়াৰে গুৱাহাটী আৰু লখিমপুৰত বোমা উদ্ধাৰৰ ঘটনাৰ তদন্ত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থালৈ হস্তান্তৰৰ বাবে অসম চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। চৰকাৰী প্ৰধানগৰাকীয়ে কয় যে শিৱসাগৰত এই ঘটনাৰ তদন্ত যথেষ্ট আগবাঢ়িছে আৰু ঘটনাৰ সৈতে জড়িত থকা সন্দেহত 4জন লোকক আটক কৰা হৈছে। ইপিনে কালি গুৱাহাটীৰ এটা শ্বপিং মলত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শ্ৰীসিঙে কয় যে গুৱাহাটীকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ শ্বপিং মল আৰু হাস্পতালসমূহলৈ বিগত সময়খিনি ইমেইলৰ জৰিয়তে বোমা সংস্থাপনৰ ভুৱা ভাবুকি আহি আছে। কোনো দুষ্টচক্ৰই এই কাম সংঘটিত কৰি থকা বুলি প্ৰকাশ কৰি তেওঁ কয় যে এই সন্দৰ্ভত কেন্দ্ৰীয় সংস্থাই সংশ্লিষ্ট ৰাজ্যসমূহৰ আৰক্ষীৰ সহযোগত তদন্ত অব্যাহত ৰাখিছে। সঞ্চালক প্ৰধানগৰাকীয়ে লগতে কয় যে অসমত সম্প্ৰতি শান্তিৰ পৰিৱেশে বিৰাজ কৰিছে আৰু কোনো কাৰণতে এই পৰিৱেশ বিঘ্নিত কৰাটো উচিত নহয়। এনে ক্ষেত্ৰত কোনো লোকে আইন ভংগ কৰি বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰিলে অসমবাসীয়ে কঠোৰ ব্যৱস্থা লব বুলি তেওঁ উল্লেখ কৰে। এই ক্ষেত্ৰত কোনো লোকৰ কিবা অভিযোগ থাকিলে সেয়া চৰকাৰক অৱগত কৰিবলৈ তেওঁ আহ্বান জনায়।